37 নং ছবি উপাসনাৰ কাৰণে গোট খোৱা। ঈশ্বৰৰ উপাসনা কৰিবলৈ সকলো বিশ্বাসীয়ে সদায় গোট খাব লাগে। আমি ঈশ্বৰৰ বাক্যৰ পৰা শিকিব লাগিব গীত গাবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ। আমি ঈশ্বৰৰ কামৰ কাৰণে দান দিব লাগিব। ঈশ্বৰে আমাক যীশুৰ মৃত্যু সোঁৱৰণ কৰিবলৈ কৈছে। ইয়াত আমি বিশ্বাসীসকলক দেখিছোঁ একেলগে পিঠা খাইছে আৰু পান কৰিছে। পিঠাই আমাক যীশুৰ শৰীৰৰ বিষয়ে সোঁৱৰাই দিয়ে, যাক ক্ৰুচৰ ওপৰত আমাৰ কাৰণে ভঙা হৈছিল। পানপাত্ৰই আমাক সোঁৱৰাই দিয়ে তেওঁৰ তেজক, যি আমাক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ বোৱা হৈছিল।